বাতৰি সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্ৰায় 11,000 কোটি টকাৰ ব্যয় সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। বিদেশ সচিব বিক্ৰম মিশ্ৰী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে নেপালৰ ৰাজধানী কাঠমাণ্ডুত উপস্থিত হয়। জম্মু কাশ্মীৰৰ কাথুৱা জিলাৰ এখন ভিতৰুৱা গাঁৱত পুৱতি নিশা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত 7 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 6 জন লোক আহত হয়। বিজেপিৰ সংসদীয় বৰ্ডৰ এখন বৈঠক আজি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টে ইষ্ট বেংগলৰ বিৰুদ্ধে খেলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্ৰায় 11,000 কোটি টকাৰ ব্যয় সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পৰ্যায় আছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত কয় যে দিল্লীৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন সুচল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা, দিল্লী আৰু ইয়াৰ আশে পাশে থকা এলেকাসমূহত যান জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা সৰ্বাত্মক পৰিকল্পনাৰ অধীনত এই প্ৰকল্প দুটা বিকশাই তোলা হৈছে। প্ৰকল্প দুটা উদ্বোধনৰ লগত সংগতি ৰাখি শ্ৰীমোদীয়ে এখন সমাৱেশতো ভাষণ দিব। বিদেশ সচিব বিক্ৰম মিশ্ৰী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে নেপালৰ ৰাজধানী কাঠমাণ্ডুত উপস্থিত হয়। দেশখনৰ বিদেশ সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণক্ৰমে তেওঁ নেপাললৈ গৈছে। শ্ৰীমিশ্ৰীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক সিং দৰবাৰত সাক্ষাৎ কৰে। তেওঁ আজি দেশখনৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰবাহাদুৰ দেউবা, চি পি এনৰ অধ্যক্ষ তথা সংসদৰ বিৰোধী নেতা পুষ্পকমল দাহাল আৰু বিদেশ মন্ত্ৰী আৰজু ৰাণা দেউবাক সাক্ষাৎ কৰিব। বিদেশ সচিব মিশ্ৰীয়ে নেপালৰ বিদেশ সচিব অমৃত বাহাদুৰ ৰায়ৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। দুয়োগৰাকী বিদেশ সচিবৰ মাজৰ আলোচনাত যোগাযোগ, উন্নয়ন, সহযোগিতা আৰু অন্যান্য দ্বিপাক্ষিক বিষয়ে স্থান পোৱাৰ আশা আছে। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি 16 ছেপ্টেম্বৰত ভাৰত ভ্ৰমণলৈ অহাৰ কথা। তেওঁ বিশেষকৈ বিহাৰৰ বৌদ্ধ ধৰ্মীয় স্থান বুদ্ধগয়া ভ্ৰমণ কৰিব। যোৱা বছৰৰ জুলাইত বিদেশ সচিব হিচাপে দায়িত্ব পোৱাৰ পাছত বিক্ৰম মিশ্ৰীৰ এয়া হৈছে দ্বিতীয়টো নেপাল ভ্ৰমণ। তেওঁ সোমবাৰে দুপৰীয়া দেশলৈ ঘূৰি আহিব। জম্মু কাশ্মীৰৰ কাথুৱা জিলাৰ এখন ভিতৰুৱা গাঁৱত যোৱা নিশা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত 7 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 6 জন লোক আহত হয়। ৰাজবাগৰ জোৰঘাটি গাঁৱত সংঘটিত এই ঘটনাত ভূমি আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে। জম্মু কাশ্মীৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা যুটীয়া দলে গাঁওখনত উপস্থিত হৈ স্থানীয় স্বেচ্ছাসেৱকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাথুৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুভিত ছাক্সেনাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ সিঙে কয় যে আহতসকলক পাঠানকোটৰ মামুন চিকিৎসালয়লৈ নিয়াৰ বাবে হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰা হৈছে। জিলা প্ৰশাসনে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দাসকলক নিজৰ সুৰক্ষাৰ বাবে জলাশয়ৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে। ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কাথুৱা আৰক্ষী থানাও এই ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ধাৰাষাৰ বৰষুণে অঞ্চলটোত জলস্তৰ বৃদ্ধি কৰাৰ লগতে উজ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে কাথুৱা জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে স্থানীয় প্ৰশাসন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াব বুলি তেওঁ আশ্বাস দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জম্মু কাশ্মীৰৰ কিষ্টৱাৰৰ চিছতি গাঁৱত শুকুৰবাৰে মাজনিশা হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত নিৰুদ্দেশ হৈ থকা আৰু ধবংসাৱশেষত আবদ্ধ হৈ থকাৰ আশংকা কৰা লোকসকলৰ সন্ধান উলিওৱাটোত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লৈ কয় যে অঞ্চলটোত ইমান বৃহৎ প্ৰাকৃতিক দুৰ্যোগ প্ৰথমবাৰৰ বাবে হৈছে। বেয়া বতৰকো নেওচি NDRF, SDRF, সেনা, বায়ুসেনা, BRO আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে 24 ঘণ্টা ধৰি চলাই থকা উদ্ধাৰ অভিযানক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। বেয়া বতৰৰ বাবে উধামপুৰত নিয়োজিত হেলিকপ্টাৰসমূহ অঞ্চলটোলৈ যাব পৰা নাছিল যদিও বাকী সা সৰঞ্জামসমূহ ৰাতিৰ ভিতৰতে তালৈ নিয়া হয় বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু উপ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে বুলি ডঃ সিঙে প্ৰকাশ কৰিছে। এই ঘটনাত কমেও 60 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 100 অধিক লোক আহত হৈছে। ইয়াৰ লগতে 16 ঘৰ, 3 মন্দিৰ, 30 মিটাৰ দৈৰ্ঘৰ এখন দলং, বিভিন্ন চৰকাৰী ভৱন আদি ধবংস হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি 2024-25 বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত 47% অধিক বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন 3,100 কোটি ডলাৰৰ পৰা 13,300 কোটি ডলাৰলৈ বৃদ্ধি হৈছে। চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে প্ৰয়াসৰ ফলস্বৰূপে দেশত মোবাইল ফোন নিৰ্মাণ গোটৰ সংখ্যা সম্প্ৰতি 300ৰো অধিক হৈছে। 2014 দেশত মাত্ৰ 2 মোবাইল ফোন নিৰ্মাণ গোট আছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সম্প্ৰতি মোবাইল ফোন আমদানিকাৰী নহয় বৰং বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী ৰাষ্ট্ৰ। বৈদ্যুতিন খণ্ডত কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিজেপিৰ সংসদীয় বৰ্ডৰ এখন বৈঠক আজি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব। বৈঠকত সংসদীয় বৰ্ডৰ সকলো সদস্যই ভাগ ল'ব। দলৰ সূত্ৰই প্ৰকাশ কৰা মতে বৈঠকত উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সম্পৰ্কে আলোচনা হোৱাৰ সম্ভাৱনা আছে। NDAই যোৱা 6 আগষ্টত এটা সৰ্বসন্মত প্ৰস্তাৱ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব আৰু 9 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ আকস্মিক পদত্যাগৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন পাতিবলগীয়া হৈছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণ মৰ্মে মন্ত্ৰীগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত চীন সীমান্ত বিষয় সন্দৰ্ভত ভাৰতৰ বিশেষ প্ৰতিনিধি অজিত ডোভালৰ সৈতে 24 সংখ্যক বিশেষ প্ৰতিনিধি বৈঠকত মিলিত হ'ব। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টে ইষ্ট বেংগলৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। দুয়োটা দল নিজৰ নিজৰ গ্ৰুপত অপৰাজিত হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইষ্ট বেংগলে গ্ৰুপ এত 9 পইণ্ট অৰ্জনেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে গ্ৰুপ বিত মোহনবাগানে 9 পইণ্ট লাভ কৰি শীৰ্ষস্থানত আছিল। প্ৰতিযোগিতাৰ আন এখন কোৱাৰ্টাৰ ফাইনেল খেল জামছেদপুৰ FC আৰু ডায়মণ্ড হাৰ্বাৰ FC মাজত বিয়লি 4 বজাত অনুষ্ঠিত হ'ব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বড়োলেণ্ড FCক 4-0 গ'লত পৰাস্ত কৰে। ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC শ্বিলং লাজং FCৰ সন্মুখীন হ'ব। শ্বিলং লাজং FCয়ে শ্বিলঙত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় নৌসেনা দলক 2-1 গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। অষ্ট্ৰেলিয়াত চলি থকা NSW স্কোৱাছ বেগা অপেন প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ফাইনেলত শীৰ্ষ বাছনিৰ ভাৰতৰ আনাহত সিং পৰাস্ত হয়। 17 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী দ্বিতীয় বাছনিৰ ইজিপ্তৰ হাবিবা হানিৰ বিৰুদ্ধে পৰাজিত হয়। প্ৰথমবাৰৰ বাবে বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাৰ ফাইনেল খেলা আনাহত সিঙে প্ৰথমটো গেমত 11-9 জয়ী হয় যদিও ইজিপ্তৰ খেলুৱৈগৰাকীয়ে উভতি ধৰি পৰৱৰ্তী দুটা গেম 11-5 আৰু 11-8 হস্তগত কৰে। হাবিবা হানি চতুৰ্থটো গেমত 10-4 আগবাঢ়ি আছিল যদিও আনাহতে খেলখনৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্ৰায় 11,000 কোটি টকাৰ ব্যয় সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰিব। বিদেশ সচিব বিক্ৰম মিশ্ৰী আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে নেপালৰ ৰাজধানী কাঠমাণ্ডুত উপস্থিত হয়। জম্মু কাশ্মীৰৰ কাঠুৱা জিলাৰ এখন ভিতৰুৱা গাঁৱত পুৱতি নিশা হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত 7 লোকৰ মৃত্যু হোৱাৰ লগতে আন 6 লোক আহত হয়। বিজেপিৰ সংসদীয় বৰ্ডৰ এখন বৈঠক আজি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান ছুপাৰ জায়েণ্টে ইষ্ট বেংগলৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।